وَلَئِنْ أَتَيْتَ الَّذِينَ أُوتُوا الْكِتَابَ بِكُلِّ آيَةٍ مَا تَبِعُوا قِبْلَتَكَ وَمَا أَنْتَ بِتَابِعٍ قِبْلَتَهُمْ وَمَا بَعْضُهُمْ بِتَابِعٍ قِبْلَةَ بَعْضٍ وَلَئِنِ اتَّبَعْتَ أَهْوَاءَهُمْ مِنْ بَعْدِ مَا جَاءَكَ مِنَ الْعِلْمِ إِنَّكَ إِذَا لَّمِنَ الظَّالِمِينَ
আর যে সকল কিতাব প্রদান করা হয়েছে তুমি যদি সিহঁতৰ ওচৰত সকলো দলিল প্ৰমাণ দাঙি ধৰা তথাপিও সিহঁতে তোমাৰ কিবলাৰ অনুসৰণ নকৰিব আৰু তুমিও সিহঁতৰ কিবলাৰ অনুসাৰী নহয় আৰু সিহঁতেও পৰস্পৰৰ কিবলাৰ অনুসাৰী নহয় তোমাৰ ওচৰত সত্যৰ জ্ঞান অহাৰ পিছতো যদি তুমি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ কৰা তেন্তে নিশ্চয় তুমি জালিমসকলৰ অন্তৰ্ভুক্ত হ'বা।